শৰ্মা,
হেল্ল'
সেইটো নকবা, প্ৰমোদ শৰ্মা হয়না?
হয় হয়
এ এ তুমি মঙলদৈ হয় না?
হয় হয়
মোৰ নাম অভিনৱ বৰঠাকুৰ,
আচ্ছা
মই উলুবাৰীত আছো। এ তোমালোকৰ ওচৰত এই আমাৰ শ্ৰাদ্ধ কৰা এজন বুঢ়া ব্ৰাহ্মণ এজন লাগিছিল মোক 19 আগষ্টৰ দিনা।
বুঢ়া ব্ৰাহ্মণ,
বয়সস্থ ব্ৰাহ্মণ, জ্ঞানী গুণী, জ্ঞানী গুণী।
আচ্ছা 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 আচ্ছা, হব, কিন্তু বুঢ়া ঠিক নহয়।
বুঢ়া বুলি নক, এজেড, মোৰ বয়স এতিয়া 56 বছৰ।
হয়, মোতকে আমাতকে এজেড হব, তেওঁ অৰিজিন শ্ৰাদ্ধ কৰাই মানুহ।
তেখেতৰ নামটো কি?
মোৰ বন্ধুটাৰ ল'ৰা, হেৰি, উপেন শৰ্মা।
উপেন শৰ্মা, উপেন্দ্ৰ নাথ শৰ্মা। গোত্ৰ কি জানে? গোত্ৰ, তোমালোকৰ গোত্ৰ কি?
আমাৰ পৰাশৰ,
পৰাশৰ গোত্ৰ, মোৰ গড়গড়ি সি গোত্ৰ।
অ' গড়গড়ি,
ঠিক আছে। হেৰি, এইটো কি, ক'ত থাকে তেখেত?
তেখেত আমাৰ দীপিলাত।
দীপিলা, অ দীপিলা। তেখেতৰ নম্বৰ আছে নেকি?
তেখেতৰ নম্বৰ আছে।
তুমি
মোক যদি তাতকেও যদি অকণমান এজেড লাগে মানুহ,
মই তেখেতকে লগ ধৰিবলৈকে যাওঁ, তেখেতৰ লগত কথা পাতি তেখেতক মই লগ ধৰিব। এতিয়াতো বহুত সময় আছে, মোৰ এখন মপেড আছে, মই মপেডেদি এইটো কি আমাৰ এইটো কি কুৰুৱা সেইপিনে যি ফেৰী চলে নহয়, ফেৰীত উঠি মই যাব পাৰো। মই যাই এবাৰ লগ ধৰি আহো।
অ, তেখেতকো লগ ধৰিব পাৰে যদি আপুনি গাড়ী দি আনিব পাৰে। এজন আৰু এজন তাতকে এজেড আছে, মোৰ গুৰু।
কি নাম?
মোৰ গুৰু, তেওঁৰ নাম অনদা শৰ্মা।
অনদা শৰ্মা, এই দুইজন মানুহৰ নম্বৰ দুটা তুমি পঠাই, মোক বেয়া নাপালে পঠাই দিয়াচোন।
আপুনি অনদাৰ লগত এবাৰ আপুনি কথাটো পাতি লওক।
মই তোমাক হোৱাটছএপত এটা মেছেজ পঠাইছো।
মই নাজানো এই কেনে মেছেজ, এই মেছেজ
নাই। তুমি 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 মুখেদি কৈ দিয়াচোন, মই হাতেদি লিখি লওঁ, মোৰ পেন এটা কাগজ কাগজ কাগজেদি কাগজত লিখি লওঁ।
আপুনি তেওঁৰ নাম্বাৰ নহয়, তেওঁ সেইটো সেই পুতেকলে আপুনি ফোনটো কৰক। পুতেকলে ফোনটো কৰি খালি তেওঁ অলপ এজেড মানুহ হয়,
এজেড মানুহৰ লগত মই ৰাতিপুৱাহে কথা পাতিম, এতিয়া নাপাতো।
তাৰমানে তেওঁক পাৰিলে অনা নিয়া কৰিব লাগে,
অনা নিয়া ব্যৱস্থা মই কৰিম।
ঠিক আছে ঠিক আছে, আপুনি লগ কৰিম তেতিয়াহ'লে।
তুমি নাম, তেখেতৰ নম্বৰটো কৈছো, ল'ৰাটোৰ নম্বৰটো, অনদা শৰ্মাৰ ল'ৰাৰ নম্বৰ।
ৰ'ব দেই, মই দি আছো আপোনাক। আছো,
9101 005 005 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605 605
উপেন শর্মা, উপেন শর্মা নাম হচ্ছে 6001 07 07 1 3 7 1 3 7 7
নালাগে দিয়া, মই মাইকী মানুহ লগত কথা নাপাতো। আৰু শুনা শুনা, মই তোমাৰ তুমি যেতিয়া মোক ফোন কৰি প্ৰথম শব্দটো যে কৈছা নহয়, এটা বৰ ডাঙৰ শব্দ এটা কলা, মই বামুণ মানুহ হয় না, তুমি হেল্ল বুলি কলা যে কলা না, সেইটো সেইটো কোৱাৰ পৰা আঁতৰ হোৱা। হেল্ল মানে অ হেল হে নৰক, সেইটো এটা মন্ত্ৰ উচ্চাৰণ হয়, বুজি পাইছা? সেইটো কোৱা তুমি আঁতৰ কৰা, তুমি যদি বেলেগ কিবা কোৱা হৰি ওম বা কওকচোন মই আমুকে কৈছো, কিন্তু হেল অ এ অ হেল হেল অ কোৱাটো একেবাৰে টোটেলি বন্ধ কৰা।
আচ্ছা,
বহুত আলটো ফাল্টু কথা কয় কয় না নকয়, সেই কথাবিলাকৰ ভিতৰত কি আছে, যেনেকে সেই কি নাম আছিলে, এইটো নাম আছিলে সেই গাহৰি এটা খাই বটল এটা খাই, তাৰ নাম আছিলে ৰাভা, বিষ্ণু ৰাভা, সি কৈছিলে কি, সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দি লিখুলি দুৱাৰ কনোৱালি, তাৰ অৰ্থটো কোনোবাই বুজি পাইছেনে
নাই?
এইটো মই জানো। আৰু জুবিন গাৰ্গে জুবিন গাৰ্গে জেগা আছে, তুমি চোৱা যেতিয়া দুচকু তুলি বুঢ়াকা, তাৰ অৰ্থটো কোনোবাই বুজি পাইনে, এইটো প্ৰেমৰ গান নহয়, এইটো এটা ভজন হয়।
আচ্ছা
হব দা, মই তোমাক ধন্যবাদ দিলো, মই তোমাকো ধন্যবাদ দিলো, আৰু পৰেশকো ধন্যবাদ দিলো। পৰেশ কলিতাৰ পৰা তোমাৰ নম্বৰ পালো। পৰেশ মোৰ এজন বৰ প্ৰচণ্ড বন্ধু, যি মোৰ ডিঙিত অপাৰেশ্যন কৰিছে।
আচ্ছা,
মোৰ ডিঙিত অপাৰেশ্যন কৰা মানুহ।
আচ্ছা, পৰেশ আমাৰ সিফালৰে।
পৰেশ কলিতা মোৰ ডিঙি কাটি চাফা কৰিছে, জগতৰ পুজ ওলাইছে তাৰ পৰা।
আচ্ছা আচ্ছা,
হব দা,
ভাল লাগিল আপোনাৰ লগত কথা পাতি। কিন্তু এইটো মই মানে আপোনাক এইটো ক'ব মানে মই বিচাৰিছো, এতিয়া যিমান মোৰ মোবাইল নাছিলে আৰু মোবাইল দেখা দিনৰ পৰা মই হেল্ল' শব্দটো শুনি আহিছো আৰু সেইটোৱে অনুকৰণ কৰোঁ। ধৰি লওক আপুনি কিবা এখন পূজা কৰিছে, আপুনি কেনেকে কৰিছে সেইটোৰ ওপৰত অনুকৰণ কৰক, কৰিহে সেনেকুৱাকে কৈছিলো। অৱশ্যে হব, আপোনাৰ কথাটো মই হিৰোধাৰ্য কৰি ললো।
অন্তৰত সোমোৱা, হিৰোধাৰ্য কৰিব নালাগে, বুকুত, বুকুত মোৰ স্থান, বুকুত মোৰ স্থান, এই চৰণতো নহয়। এই যে শ্ৰীকৃষ্ণে কৈছে, সৰ্ব ধৰ্ম পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, তাৰ আচল কোডটো কি আছিল জানা, ব্ৰজ শব্দ অৰ্থটো, ব্ৰজ শব্দৰ অৰ্থ পদ ব্ৰজ, হয় নহয়, খোজকাঢ়া। শ্ৰীকৃষ্ণই কোৱা নাছিলে মোৰ ভৰিত জড়িততে সেৱা কৰ, মই যোনপিনে যোনপিনে খোজ কাঢ়িছো সেইপিনে সেইপিনে তহঁতে খোজ কাঢ়। মই যিটো দেখাইছো যে পৃথিৱীখন গোলক নহয়, এখন সমতল ক্ষেত্ৰ, এই পেপাৰৰ পইচা পইচা নহয়, ৰূপ হল পইচা, গতিকে যিখিনি ৰাখিব লগা আছে এইখিনি ৰূপত কনভাৰ্ট কৰি লওঁ, যিখিনি চলাব লগা আছে সেইখিনি চলাওঁ। এনে মই দেখি দেখাও ক'ব পাৰো, মই মোৰ জন্ম যোৰহাটত।
আচ্ছা আচ্ছা, এনেই অৰিজিন আপোনাৰ?
মোৰ গুৱাহাটী, মোৰ ককা দেউতা লক্ষ্মীনাথ বৰঠাকুৰ আহি গুৱাহাটীত স্থাপন হৈছিলে 1950 চনৰ বিগিনিং, 1950s। তাৰপিছত মোৰ দেউতা ইয়াতে নৱ কুমাৰ বৰঠাকুৰ ইয়াতে কাম কৰি কৰি মোৰ হাততে ঢুকাই গুচি গ'ল আমেৰিকাত। মই আমেৰিকাত 25 বছৰ থাকি আহিছো, আৰু মই এতিয়া আমেৰিকাহে ভাঙিম। মই আমেৰিকা ভাঙিব নোৱাৰিলে মোৰ মাটি আনিব নোৱাৰো, মোৰ মাটি যদি ধৰি থৈ দিছে, ল'ৰা ছোৱালী ধৰি থৈ দিলে, গতিকে মই আগে আমেৰিকা ভাঙিব লাগিব, সেইকাৰণে মোক ব্ৰাহ্মণ লাগে, সেইকাৰণে মই ব্ৰাহ্মণ বিচাৰি আছো।
আপোনাৰ লগত একদম বেষ্ট কথা ক'ব মানুহ এজন আছে, যদি আপুনি বিচাৰে তেওঁৰ লগত, তেওঁ এষ্ট্ৰলজাৰো কাম কৰে, এষ্ট্ৰলজাৰ মানে কুচি চুচি বনাই বেষ্ট জানে। কিন্তু
তেখেতক এটা কথা সুধিবা এষ্ট্ৰলজাৰক,
নহয় নহয়
কি সুধিবা জানে, তুমি সুধিবা এই বকৰী যে হয়, বকৰী বকৰী গ্ৰহ বকৰী যে হয়, কি গ্ৰহ কি উল্টা 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 ঘূৰে নেকি, সেইটো সুধিবাচোন উত্তৰটো কি দিয়ে। মই কিন্তু উত্তৰটো দিব পাৰো, তেখেতে ভাল নাপাব কিন্তু।
আচ্ছা কওকচোন।
এই ৰখি যায় ৰখি যায়, ভাগৰ লাগিলে ৰখি যায়, ওপৰৰ নক্ষত্ৰ কেইটা মই ভালকে চলাই আছো, সিহঁতে নৰখে, যেতিয়া নক্ষত্ৰ কেইটা ঘূৰি থাকে আৰু গ্ৰহটো যে ৰখি যায়, তেতিয়া নক্ষত্ৰ কেইটা আগত গুচি যায়, গ্ৰহটো পিছত গুচি যায়, সেইকাৰণে কয় এৰে উল্টা চাল ঘূৰিছে, নহয় গ্ৰহই উল্টা চাল নুঘূৰে, ৰখি যায়, ভাগৰ লাগে। চবতকে চবতকে আৰাম দাদা কাৰ ভাগৰ লাগে জানা, শনি আৰাম দাদা লেঙেৰা লেংকুচ কুচ, এই শনি যুগ হল কলি যুগ, কলি যুগ হল শনি যুগ, সেইকাৰণে তাক বহুত কম সময় দি থৈছো, 5000 বছৰ খেলা খতম। মই কৈছো নহয় হিচাপটো শুনা, 5000, 10000, 15000, 20000, 20, 10, 20, 15, 35, 45, 46, 47, 50, 50000 বছৰ মূৰে মূৰে মই এবাৰ এবাৰ ইয়াতে আহোঁ, মোক ঘনীজনী লৈ আহোঁ। হব দা, কথা পাতি ভাল লাগিল,
নহয় ভাল লাগিল আপোনাৰ লগতো কথা পাতি, নহয় কথাবিলাক কেনেকুৱা যায় নে আপোনাৰ লগত কিছুমান কথা মই ডিছকাছ কৰিলো আপোনাৰ লগত ডিছকাছ কৰি তেতিয়া
মই অডিঅ'টো তোমালৈ মানে অডিঅ'টো তোমালৈ আকৌ পঠাই দিম দিয়া তুমি শুনি থাকিবা শুনি থাকিবা তাৰপিছত ক'বা যে হাই এই কি কথা পাতিলে কি কথা ক'লো
মানে কি হয় আমি কেতিয়াবা ভাগৱত পাঠ কৰিলে যদি সেই পাঠ কৰি থকা অৱস্থাত কোনোবা এজনে প্ৰশ্ন কৰে তেতিয়া কিছুমান বস্তু জানি অ এইটো বস্তু এনেকে প্ৰশ্ন কৰিছে ইয়াৰ উত্তৰটো এনেকুৱা হব নেকি তেতিয়াহে জানে মই জানিলো তেওঁ জানিলে আৰু এই যিকেইটা শ্ৰোতা আহি শুনি আছিলে তেওঁলোকেও জানিলে অ বুবৰু বা অৰ্জুনপুৰটো অমুক আছিলে এনেকুৱা কৈছে অ বস্তুটো এনেকুৱা এইবিলাক বস্তু তেনেকে ডিছকাছ হয় তেতিয়া ভাল লাগে
মোপেড খন ভাঙি থাকিলে যাব লগা নাই তাতে মোৰ উৎপাত এটা কৰিব মন আছে কিন্তু নকৰো এতিয়া সময় আহিলে কৰিম দিয়া
আপুনি এটা কাম কৰিব আমাৰ এই অসুধাক লগ কৰিব
তুমি ঠিক আছে অসুধ দাক মোৰ নম্বৰটো পঠাই মই তোমাক হোৱাটছএপত পঠাইছো যে তেখেতক পঠাই দিবা তেখেতে যদি আহে মোৰ ঘৰত মোৰ ঘৰ অপেন অপেন
নহয় অসুধ দাক আপুনি যদি আনে অসুধ দায়ো ভাল এটা ভাল জানা মানুহ তেওঁ আমাৰ পশ্চিম দৰঙত তেওঁ এজন ভাল বিখ্যাত ব্ৰাহ্মণ
কি নাম অসুধ
অসুধ শৰ্মা
অসুধ শৰ্মা
অসুধ শৰ্মা
নম্বৰ আছে
আমাৰ তেওঁ সেইটো নাম্বাৰটো আছে মোৰ লগত কিন্তু এটা পটককে মানে উলিয়াই দিয়াটো অলপ
ঠিক আছে তুমি শুনা অসুধ শৰ্মাৰ নম্বৰটো মই তোমাক এটা টেক্সট মেছেজ কৰি দিম তাতে তাতে পঠাই দিবা
মই সেনেকে পঠাব একগিলা হেঁচা দিবা মুঠেও নাজানো খালি
হ'ব তুমি অনুদা শৰ্মা বা এইটো কি আমাৰ কি নাম আছিলে আশুতোষ আশুতোষক কৈ দিলে হয় আশুতোষ দেখা চলি নহয় আশুতোষটো দেখা চলি তাক কৈ দিলি হ'ল নহয় মই আশুতোষৰ লগত কথা পাতিম দিয়া তোমাৰ তুমি এতিয়া বয়স হৈছে তোমাৰ আশুতোষৰ লগত কথা পাতিম
9101005605
তোমাৰ নামটো হ'ল হেৰি এইটো কি প্ৰমোদ শৰ্মা
প্ৰমোদ হয়
হ'ব দা
মই এটা কাম কৰিম আপোনাক মই এইটো নাম্বাৰত ফোন কৰি অসুধাৰ নাম্বাৰটো আপোনাক মই দি আছো
শুনা মোক যদি ফোন কৰা মই যদি উঠাও তাতে এটা মোৰ মেচিন আছে মই মই কম্পিউটাৰৰ গুৰু হয় মই গোটেই সোপা এইবিলাক পি বি এক্স বনাই থৈছো তাতে পি বি এক্সত এক টিপক দুই টিপক কিবা কিবি আহিব বুজিছা তুমি সেইমতে এক টিপিবা মোৰ লগত কথা পাতিবৰ কাৰণে যদি মোৰ ফোনটো ৰিং হয় তেতিয়াহ'লে আহিব যদি নাহে তেতিয়াহ'লে ভইচ মেইল ৰাখিব লাগে ভইচ মেইল লাগে কিকে শব্দ এটা তাৰখিনি পিছত কথাখিনি কৈ দিবা তুমি যে মই মই প্ৰমোদ শৰ্মা মই ফোন কৰিছিলোঁ আপুনি মোক এটা ফোন কৰকচোন সেনেকে কৈ দিলে মই মই মোৰ হেৰিত মোৰ কম্পিউটাৰত পাই যাম বুজি পাইছ মই এইগিলা বহুত মই কৈছিলো মই 25 বছৰ আমেৰিকাত থাকি আহিছো ডিক্সনাৰীত চাৰ্চ কৰচোন ডি অ এল অ আৰ ডলাৰ মানে কি তাৰ পৰা আহিছে ডলাৰ বুজি পাইছ এই এইগিলা মোৰ এইগিলা কথা পাতি থাকিলে বহুত লম্বা হৈ যাব মই এতিয়া থওঁ মই মই ভাতকেইটা বনাইছো আৰু কথা পাতি এতিয়া তোমাৰ তুমি যে নম্বৰ কেইটা দিলা মই বৰ ভাল পালো আৰু হেৰিক কবা এইটো কি পৰশক কবা যে মই তোমাৰ লগত কথা পাতি বৰ ভাল পালো
আচ্ছা হ'ব দা নিশ্চয় নিশ্চয় ভাল অঁ অঁ